বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে স্বাস্থ্যজনিত কাৰণত কালি পদত্যাগ কৰিছে। বহনক্ষম নিয়োগ ব্যৱস্থা আৰু ঘৰুৱা আয় উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত সফল হৈছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত নাগালেণ্ডৰ বিভিন্ন অঞ্চলত হোৱা ভূমিস্খলনে জনজীৱন বিপৰ্যস্ত কৰিছে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ চতুৰ্থ টেষ্টৰ প্ৰাক্ষণত আঘাতৰ সমস্যা জৰ্জৰিত ভাৰত নীতিশ কুমাৰ ৰেড্ডীৰ স্থানত অংশুল কম্বোজক দলত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু ছাফ 17 বছৰ অনুৰ্ধ ফুটবল চেম্পিয়নশ্বিপক ভাৰতক পাকিস্তান ভূটান মালদ্বীপৰ সৈতে একেটা গ্ৰুপত স্থান দিয়া হৈছে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে স্বাস্থ্যজনিত কাৰণত কালি পদত্যাগ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা এখন পত্ৰত শ্ৰীধনখৰে উল্লেখ কৰে যে চিকিৎসকৰ পৰামৰ্শ অনুসৰি স্বাস্থ্যৰ যতন লোৱাৰ বাবে তেওঁ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ উপৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি বিচাৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ কাৰ্যকালত আগবঢ়োৱা সহায় সমৰ্থনৰ বাবেও শ্ৰীধনখৰে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰীধনখৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ প্ৰতিও কৃতজ্ঞতা জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহযোগিতা আৰু সমৰ্থন অমূল্য বুলি অভিহিত কৰি তেওঁ কয় যে শ্ৰীধনখৰে তেওঁৰ কাৰ্যকালত যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিছে। শ্ৰীধনখৰে সংসদৰ সদস্যসকলৰ পৰা পোৱা সমৰ্থন, বিশ্বাস আৰু স্নেহ সদায় মনত ৰাখিব বুলিও উল্লেখ কৰে। ভাৰতৰ দৰে বৃহৎ গণতন্ত্ৰৰ এখন দেশত উপৰাষ্ট্ৰপতি হিচাপে লাভ কৰা অমূল্য অভিজ্ঞতাৰ বাবে শ্ৰীধনখৰে সকলোৰে প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে কয় যে ভাৰতৰ অৰ্থনৈতিক অগ্ৰগতি আৰু উন্নয়নৰ সাক্ষী হবলৈ পোৱাটো তেওঁৰ বাবে সন্তুষ্টিৰ কাৰণ। সংসদৰ বৰ্ষাকালীন অধিৱেশন ফলপ্ৰসূ হোৱাৰ লগতে ইয়াৰ আলোচনাসমূহে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্ৰকাশ কৰিছে। কালি আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতেই সংবাদ মাধ্যমৰ আগত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে সংসদৰ এই অধিৱেশন আমাৰ সামূহিক সফলতা উদযাপনৰ গৌৰৱময় মুহূৰ্তত অনুষ্ঠিত হৈছে। অধিৱেশনৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে সকলো দলৰ সাংসদসকলৰ সহযোগিতা কামনা কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰতৰ সেনা বাহিনীৰ শক্তি সন্দৰ্ভত সমগ্ৰ বিশ্ব অৱগত হৈছে। তেওঁ কয় যে অপাৰেশ্যন সিন্দুৰৰ সময়ত সন্ত্ৰাসবাদৰ মূল পৰিকল্পনাকাৰী আৰু সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া গুপ্তস্থানসমূহ ধ্বংস কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনাই 100% সফলতা লাভ কৰিছে। তেওঁ কয় যে দলীয় সীমাবদ্ধতাকো নেওচি ৰাষ্ট্ৰ স্বাৰ্থত প্ৰায় সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে বিশ্বৰ কেইবাখনো দেশ ভ্ৰমণ কৰি সন্ত্ৰাসবাদক উদগনি দিয়া পাকিস্তানৰ ভূমিকা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় মঞ্চত সফলভাৱে উপস্থাপন কৰিবলৈ সমৰ্থ হৈছে। বহনক্ষম নিয়োগ ব্যৱস্থা আৰু ঘৰুৱা আয় উন্নত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত সফলতা লাভ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি লোকসভাত উত্থাপিত এটা প্ৰশ্নৰ লিখিত উত্তৰত এইদৰে কয়। তেওঁ কয় যে চৰকাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মজুতৰ পৰিমাণ বৃদ্ধিত গুৰুত্ব আৰোপ কৰাৰ লগতে মুকলি বজাৰত ক্ৰয় কৰা শস্যৰ কৌশলগত বিক্ৰী আৰু নিৰ্বাচিত খাদ্য সামগ্ৰীৰ খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত ৰাজসাহায্য প্ৰদান কৰিছিল। শ্ৰীমতী সীতাৰমণে কয় যে পদক্ষেপসমূহে 2023-24 চনত মুদ্ৰাস্ফীতিৰ হাৰ 5.4% পৰা 2024-25 বৰ্ষত 4.6% হ্ৰাস কৰিবলৈ সমৰ্থ হৈছে। বাংলাদেশত কালি সংঘটিত এটা বিমান দুৰ্ঘটনাত চালককে ধৰি কমেও 20 গৰাকী লোকৰ মৃত্যু আৰু 171 গৰাকী লোক আহত হয়। কালি সন্ধিয়া দেশখনৰ আন্তঃসেৱা জনসম্পৰ্কৰক্ষী বিষয়াই এই দুৰ্ঘটনাৰ কথা সদৰি কৰে। কালি দিনৰ পৰা 1 বজাত বাংলাদেশ বায়ুসেনাৰ F-7BGI প্ৰশিক্ষণ বিমানখনে দেশখনৰ ৰাজধানী ঢাকাৰ উত্তৰাঞ্চলৰ মাইলষ্টোন কলেজ চৌহদত দুৰ্ঘটনাত পতিত হয়। বাংলাদেশৰ এই F-7 বিমানখন হৈছে চীনৰ চেংডু J-7ৰ আধুনিক সংস্কৰণ। 2013 চনত চীনে বাংলাদেশক 16খন বিমান হস্তান্তৰ কৰাৰ পাছত ইয়াৰ উৎপাদন বন্ধ কৰি দিয়া হৈছিল। কালিৰ দুৰ্ঘটনাৰ পাছতে বাংলাদেশ প্ৰশাসনে নিহতসকলৰ মৃতদেহ চিনাক্ত কৰাৰ লগতে আহতসকলক উপযুক্ত চিকিৎসাৰ বাবে সাহায্য অভিযান তীব্ৰ কৰি তোলে। বাংলাদেশ সেনা আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান চলাই থকাৰ সমান্তৰালকৈ দুৰ্ঘটনাত আহত লোকসকলৰ চিকিৎসাৰ বাবে 01949043697 হেল্পলাইন নম্বৰ মুকলি কৰা হয়। এই দুৰ্ঘটনাত নিহত লোকসকলৰ বাবে বাংলাদেশ চৰকাৰে এদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ এই শোকাবহ বিমান দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে দুৰ্ঘটনাত নিহত লোকসকল, বিশেষকৈ যুৱ শিক্ষাৰ্থীসকলৰ মৃত্যুৱে তেওঁক ব্যথিত কৰিছে। নিহত লোকসকলৰ পৰিয়ালৰ প্ৰতিও তেওঁ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে। তেওঁ কয় যে শোকাবহ দুৰ্ঘটনাৰ বাবে ভাৰতে বাংলাদেশৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে আৰু সম্ভৱপৰ সকলো ধৰণৰ সহায় সমৰ্থন আগবঢ়াবলৈ সাজু আছে। কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত নাগালেণ্ডৰ বিভিন্ন অঞ্চলত ব্যাপক ভূমিস্খলন হৈছে। যোৱা দেওবাৰে ৰাজধানী কোহিমাৰ ফ্ৰেচামাৰ পৰা কিছামা কিগুৱেমা সংযোগী বিকল্প পথত হোৱা ভূমিস্খলনত পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। ক্ষতিগ্ৰস্ত পথছোৱাৰ মেৰামতিৰ কাম চলি আছে। এই পথছোৱাৰে বিগত মাহত কিছামাৰ সমীপৰ 2 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে ধবংস হোৱাৰ পাছত লঘু যান বাহনৰ যাতায়াত সম্পন্ন হৈছিল। ক্ষতিগ্ৰস্ত ঘাইপথটোৰ আংশিকভাৱে মেৰামতি কৰি কোহিমাক মণিপুৰৰ সৈতে সংযোগ কৰা হৈছে। মিজোৰামৰ দাম্পা বিধানসভা সমষ্টিৰ মিজো নেশ্যনেল ফ্ৰণ্ট চমুকৈ MNFৰ বিধায়ক লাল ৰিণ্টু লুৱেংগা চাইলোৰ কালি দিল্লীৰ এখন চিকিৎসালয়ৰ 65 বছৰ বয়সত দেহাৱসান ঘটে। পৰিয়াল সূত্ৰে জনোৱা মতে মৃত বিধায়কগৰাকী স্ক্ৰাব টাইফাছৰ লগতে অন্যান্য জটিল ৰোগত আক্ৰান্ত হৈছিল। 1960 চনত জন্মগ্ৰহণ কৰা চাইলোৱে পৰৱৰ্তী সময়ত MNFত যোগদান কৰিছিল আৰু 1960ৰ পৰা 1986 চনলৈ MNFৰ বিচ্ছিন্নতাবাদী আন্দোলনৰ বাবে 20 বছৰ কাল তেওঁ আত্মগোপন কৰিবলগীয়া হৈছিল। তেওঁ 2018 আৰু 2023 চনত দাম্পা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। মিজোৰামৰ ৰাজ্যপাল বিজয় কুমাৰ সিং আৰু মুখ্যমন্ত্ৰী লালদমাই চাইলোৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা 8 জন বাংলাদেশী নাগৰিকক কালি পশ্চিমবংগ আৰক্ষীয়ে মুৰ্শিদাবাদ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰে। লগতে বাংলাদেশী নাগৰিককেইজনক দেশত প্ৰৱেশৰ সুবিধা প্ৰদান কৰাৰ অভিযোগত আন 3 জন ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হয়। লালবাগৰ অতিৰিক্ত অধীক্ষক ৰাজপ্ৰীত সিঙে প্ৰকাশ কৰা অনুসৰি 2টা ভিন্ন স্থানৰ পৰা লোককেইজনক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত বাংলাদেশীকেইজন জামাতুল মুজাহিদিন বাংলাদেশ, হিজব উত তাহৰীৰ আৰু আনচাৰুল্লাহ বাংলা টীমৰ দৰে বাংলাদেশী মৌলবাদী গোটৰ ঘাটি হিচাপে পৰিচিত বাংলাদেশৰ চাপাই নৱমগঞ্জ আৰু ৰাজশাহীৰ বুলি জানিব পৰা গৈছে। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত মুৰ্শিদাবাদৰ লালগোলা আৰক্ষী দলে জামিৰুল শ্বেখ নামৰ লোকজনৰ বাসগৃহত অভিযান চলাই অবৈধভাৱে প্ৰৱেশ কৰা 5 জন বাংলাদেশী নাগৰিক আৰু ভাৰতৰ 2জন সহযোগী গ্ৰেপ্তাৰ কৰে। একেখন জিলালৈ ৰাণীনগৰত চলা আন এটা অভিযানত 3জন বাংলাদেশী নাগৰিক আৰু 1জন ভাৰতীয় সহযোগী গ্ৰেপ্তাৰ কৰা হয়। চলিত এণ্ডাৰছন টেণ্ডুলকাৰ টেষ্ট শৃংখলাৰ চতুৰ্থখন খেলৰ প্ৰাকখনত ভাৰতৰ কেইবাজনো খেলুৱৈৰ আঘাতে দলটোক সমস্যাত পেলাইছে। অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীক আঁঠুৰ আঘাতৰ বাবে সম্পূৰ্ণ শৃংখলাৰ পৰা বাদ দিবলগীয়া হোৱাৰ উপৰি বেগী বলাৰ অৰ্শদীপ সিঙকো বাহঁতৰ বুঢ়া আঙুলিৰ আঘাতৰ বাবে চতুৰ্থ টেষ্টৰ পৰা জিৰণি দি আনশুল কম্বোজক দলত অন্তৰ্ভুক্ত কৰা হৈছে। ইপিনে ইংলেণ্ডে মানচেষ্টাৰ টেষ্টৰ বাবে দল ঘোষণা কৰিছে। আঘাতৰ বাবে শৃংখলাৰ বাকীকেইখন খেলৰ পৰা বঞ্চিত হ'বলগীয়া স্পিনাৰ শোয়েব বশিৰৰ স্থানত লেম ডছনক 8 বছৰৰ মূৰত দলত অন্তৰ্ভুক্ত কৰা হৈছে। 2017 চনত ডছনে শেষবাৰলৈ ইংলেণ্ড টেষ্ট দলৰ হৈ খেলিছিল। উল্লেখযোগ্য যে ইংলেণ্ড 2-1 ব্যৱধানত আগবাঢ়ি থকা শৃংখলাৰ পৰৱৰ্তী খেলখন কাইলৈ আৰম্ভ হ'ব। ছাফ 17 বছৰ অনূৰ্ধ ফুটবল চেম্পিয়নশ্বিপ 2025ৰ খেলৰ সূচী প্ৰকাশ কৰা হৈছে। যোৱাবাৰৰ বিজয়ী ভাৰতক গ্ৰুপ বিত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তান তথা ভূটান আৰু মালদ্বীপৰ সৈতে স্থান দিয়া হৈছে। আনহাতে গ্ৰুপ এত ৰখা দলকেইটা হৈছে শ্ৰীলংকা, বাংলাদেশ আৰু নেপাল। এই প্ৰতিযোগিতা 15 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈ শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হ'ব। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত কালি পদত্যাগ কৰিছে। বহনক্ষম নিয়োগ ব্যৱস্থা আৰু ঘৰুৱা আয় উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত সফল হৈছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত নাগালেণ্ডৰ বিভিন্ন অঞ্চলত হোৱা ভূমিস্খলনে জনজীৱন বিপৰ্যস্ত কৰিছে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ চতুৰ্থ টেষ্টৰ প্ৰাকখনত আঘাতৰ সমস্যাত ভাৰত জড়িত হৈছে। নীতিশ কুমাৰে দ্বিতীয় স্থানত অংশুল কম্বোজক দলত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু ছাফ 17 বছৰ অনূৰ্ধ ফুটবল চেম্পিয়নশ্বিপত ভাৰতক পাকিস্তান, ভূটান, মালদ্বীপৰ সৈতে একেটা গ্ৰুপত স্থান দিয়া হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত পাব।